আসামিজ লাইফ এণ্ড কালচাৰৰ সমূহ শ্ৰোতালৈ নমস্কাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন বিষয়। ইয়াত আছে স্বাৱলম্বী ব্যক্তিৰ সাক্ষাৎকাৰ। উদ্যম 2023 নগাঁৱত অনুষ্ঠিত হৈছিল আৰু ইয়াতে আমি উদ্যোগীসকলৰ লগত কথা পাতিছিলোঁ, মনৰ বুজ লৈছিলোঁ। আহকচোন এই কথা বতৰা আমি শুনো, কেনেকৈ তেখেতসকলে উদ্যোগ স্থাপন কৰিছে, স্বাৱলম্বী হৈছে আৰু আগুৱাই গৈছে। বাইদেউ নমস্কাৰ।
নমস্কাৰ।
আমি দেখিলোঁ আপুনি পিঠা পনা, পিঠাগুড়ি, বিভিন্ন জলপানৰ এটা উদ্যোগ আপুনি আজি উদ্যম 2023 আনিছে। আমি কথা পাতিম তাৰ আগতে আপোনাৰ পৰিচয়টো।
নমস্কাৰ, মোৰ নাম শ্ৰী মানসী শৰ্মা, মই চকুৰে গাঁও নিবাসী। তাতেই মোৰ এটা ফুড প্ৰডাক্ট আছে, মানসী ফুড প্ৰডাক্ট।
হয়, চকুৰি গাঁৱত আৰু এটা জিলি এটা প্ৰডাকশ্যন আছে।
তেখেত ঢুকালে এতিয়া, মোৰ খুৰী শাহুৱে হয়, তেখেত এতিয়া ঢুকালে। তেখেতৰ বৰ্তমান
আপুনি কি কি ৰাখিছে বাৰু?
মোৰ আছে তিলপিঠা, বৰপিঠা, তাৰপিছত নাৰিকল লাড়ু, পকা মিঠৈ, কোমল, মানে জলপানৰ, অসমীয়া জলপানৰ যিখিনি বস্তু আৰু সেইখিনি আছে, লগতে আচাৰটো আছে মোৰ হাতত।
হয় হয়। এতিয়া যিমানখিনি আপোনালোকে বনায়, ইয়াৰ চাউল, ইয়াৰ বজাৰ ব্যৱস্থা কওকচোন।
সেইটো দুখ লগা কথা, অতি দুখ লগা। মই মাঘৰ বিহুত বনাইছিলোঁ বহুতখিনি জলপান, বজাৰৰ অভাৱত মই দিব নোৱাৰিলোঁ। এতিয়া যিখিনিয়ে মোৰ ধৰক জানে, সেইখিনি মানুহ মোৰ ঘৰলৈ আহে, আহি পেলাই তাৰ পৰাই লৈ যায় আৰু। এতিয়া এই মেলাখনত মানে আমি DIC জড়িত হৈ আছিলোঁ যে, তাৰপৰা ছাৰসকলে ফোন কৰিলে বোলে নাই আহিব লাগিব, সেইটো কাৰণে ইয়ালৈ আহিলোঁ। কিন্তু ইয়াতো বৰ সন্তোষজনক নহয়।
আমি এটা প্ৰডাক্ট কৰাৰ আগত আমি পাব্লিচিটি কৰাটো বৰ দৰকাৰ, জানিব লাগিব মানুহে, নহয় জানো? প্ৰচাৰৰ কাৰণে কি কৰে আপুনি?
মোৰ প্ৰচাৰৰ কাৰণে বুলি ক'লে আচলতে তেনেকুৱা নাই, মোৰ ঘৰুৱা হিচাপেতে গৈ থাকে। তাৰমানে এওঁ বহুতখিনি চিনাকি মানুহ আছে, সেইখিনি মানুহে ধৰক আমাৰ ফোন কৰে কিবা লাগিলে। বা এতিয়া মই এগৰাকী আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰে এগৰাকী BJP নেত্ৰী, তেওঁ কিবা দৰকাৰ হ'লে মোক ফোন কৰি কয় যে আপুনি এইখিনি বস্তু বনাই দিব, তেনেকৈ মই চলি আছোঁ এতিয়া।
তথাপিতো আমি যদি প্ৰচাৰ কৰোঁ, ফেচবুকৰ জৰিয়তে হওক বা ইউটিউব বা ইনষ্টাগ্ৰামৰ জৰিয়তে যদি প্ৰচাৰ কৰোঁ, তেতিয়াও বহুতখিনি আপুনি আগুৱাই যাব পাৰিব।
সেইটো আপুনি সঠিক কথাই কৈছে, সেইটো কথা চিন্তা কৰিব লাগিব লাহে লাহে, সেইটো হয় তেতিয়া গম পাব। হয়, তথাপি মই ফেচবুকত বা ষ্টেটাছত লগাওঁ মোৰ ফটোখিনি। মোৰ তেনেকৈও বহুতখিনি মানুহে, যিখিনিয়ে জানে ধৰক মোৰ সম্পৰ্কীয়, সেইখিনিয়ে তেনেকেই নিয়ে।
কাৰণ ব্যৱসায়ৰ প্ৰথম প্ৰধান কথা হৈছে বিজ্ঞাপন, বিজ্ঞাপনটো আপুনি দিব পাৰিব লাগিব, তেতিয়াহে মানুহে গম পাব। বাৰু এতিয়া কিমান মানুহ জড়িত কৰিছে এই ব্যৱসায়ত?
মোৰ এগৰাকী মানুহে আছে বৰ্তমান, আৰু এগৰাকী মানে তেওঁ ঘৰৰ পৰাই মোৰ, মানে মই বস্তু দি দিওঁ, তেওঁ ঘৰৰ পৰা বনায়, এগৰাকী মোৰ ঘৰলৈ আহে।
আজৰি টাইমত আপুনি এইখিনিয়ে কৰে?
হয়, মই আজৰি টাইমত এইখিনিয়ে কৰোঁ।
নিজৰ এটা হাত খৰচো ওলায় আৰু নিজৰ ঘৰত খাবলৈও হয়, এই ধৰণে আপুনি উদ্যোগটো কৰিছে। ধন্যবাদ, আপোনালৈ ধন্যবাদ।
ধন্যবাদ। হয়, আপুনি অহাৰ কাৰণেও আমাক যাতে আপুনি আৰু পাব্লিছ কৰাব পাৰে, আমাৰ নিচিনা বহুতখিনি মহিলা আছে, তেখেতক আপুনি যাতে আগবঢ়াই নিব পাৰে, তাৰ কাৰণে আপুনি অহাৰ কাৰণে ধন্যবাদ।
আপোনাৰ নামটো?
জীৱন্তী মেধি।
হয়,
মোৰ ঘৰ গোঁসাই বৈধৰ।
কি কি আনিছে?
মানে মই পিঠা আৰু চাহ আনিছোঁ, আকৌ বাঁহৰ গাজ, এইটো পাহাৰীয়া হয়, আৰু খিলিখা আনিছোঁ, ভোট জলকীয়া শুকান আচাৰটো আনিছোঁ, আৰু মানে তিনিচুকীয়া এটা চাহপাত আছে আৰু কাজু আছে, চাহপাতটো এটা এডভাৰটাইজ দিয়া হৈছে। সেইকাৰণে মানে আমি ৰাইজক মানে এডভাৰটাইজ দিবলৈকে আমি চাহ আমি বিক্ৰীও কৰিছোঁ আৰু চাহটো ৰাইজক খুৱাইছোঁ মানে।
এই প্ৰদৰ্শনীত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আগবঢ়াইছে চাহৰ এক বিশেষ প্ৰদৰ্শনী। আহক কি চাহপাত আমি জানি লওঁ।
মোৰ নাম, নমস্কাৰ, মোৰ নাম শ্ৰী অৰুন্ধতী হাজৰিকা।
চাহৰ এটা ষ্টল আপোনালোকে ইয়াত দিছে, এই বৈশিষ্ট্য কি ইয়াৰ?
যিহেতু মানে বহুত বেমাৰ হ'ব দিছে, যিবিলাক আমি
বজাৰৰ
চাহপাত খাই পেলাই, তো আমি এইটো মানে চাহপাতৰ লগতে যাতে আমাৰ দেহৰ মানে বিভিন্ন ধৰণৰ আৰু উপকাৰ হ'ব পৰাকৈ আমি নেচাৰেল যিবিলাক বস্তু দি পেলাই, অৰ্গেনিক যি বস্তু দি পেলাই যদি একে মানে সকলো মিলাই একেটাতে যদি দিব পাৰোঁ, তাৰ চেষ্টা কৰিছোঁ।
এইটো তোমালোকৰ কলেজৰ কোনে গুৰি ধৰিছে এইখিনিত?
আমাৰ ছাৰ আছে, ভুৱন চন্দ্ৰ চুতীয়া ছাৰ আৰু ঋষি ভাৰ্গৱ ছাৰ, এনেকৈ IISCৰ পৰা আমি কৰিছোঁ। আমাৰ এটা মানে এটা হাব আছে, ইনষ্টিটিউট আছে, তারপরে আমি যার ইনোভেটিভ আইডিয়া আছে তাতে আমি সারহঁতক কওঁ, সারহঁতে আমাক হেল্প করে আর আগুয়াই যাবলে।
যোনে মানে এই ক্ষেত্রত অকণ আগভাগ লয়, প্রডাকশনটা করে দেখাব পারে, সেই সকলক সহায় করে, নহয় জানো? এই চাহটো কেনেকে বনালে অকণমান কোৱাচোন।
চাহৰ বকিছো অলরেডি আপোনালোকক কোৱা হৈছে। চাহৰ প্ৰিপাৰেচনৰ কথা যদি আমি কবলে যাওঁ, ইয়াত আমি প্ৰথমতে দিছো তেজপাতৰ ফ্লেভাৰ। আমি যদি পেকেটটো চাওঁ, ইয়াত আমি তেজপাত লৈছো। তেজপাতটো আমি যদি ঘৰত শুকুৱাওঁ, আপোনালোকে হয়তো নাজানিব কিন্তু গৃহিণীসকলে জানিব যে যিটো তেজপাত আমি জুইৰ ওপৰত থওঁ, মানে জুহালৰ ওপৰত থওঁ বা সাধাৰণতে ড্ৰাই এৰিয়াত থওঁ, সেইটোত কেইদিনমানৰ পাছত পোক আহিবই, একমাহ হওক দুইমাহ হওক তাত পোক আহিবই, কাৰণ সেইটো আমি উইদাউট এনি প্ৰিকশ্যনত আমি থওঁ। কিন্তু আমি ইয়াত লেবৰেটৰী এক্সপিৰিয়েঞ্চৰ থ্ৰুদি ইয়াক আমি এনেকুৱাকৈ ৰাখিছোঁ যাতে আপুনি ইয়াক 5 বছৰত হওক 10 বছৰত হওক ইয়াক কেতিয়াও ফাংগাছ বা একো ধৰণৰ পোক নাহে, সেইটো আমাৰ মোৰ গেৰেণ্টি, মোৰ নিজৰ গেৰেণ্টি। আৰু আমি ইয়াত যোনটো চাহপাত লৈছোঁ সেইটো আমি ফেক্টৰীৰ পৰা ফাৰ্ষ্ট লৈছোঁ, মানে ফাৰ্ষ্ট মাল যোনটো আহে বজাৰত ইজিলি এভেইলেবল নাথাকে, সেইটো আমি ফেক্টৰীৰ পৰা ডাইৰেক্ট কালেক্ট কৰি কেনে লৈছোঁ। আৰু আমি ইয়াত জালুক দিছোঁ, জালুকটো আপুনি বজাৰতো নহয়, আমি নিজৰ ঘৰত যিটো আমাৰ এডপ্টেড ভিলেজ থাকে কলেজৰ তাৰ পৰা আমি কালেক্ট কৰিছোঁ।
তেখেতসকলে পেলনীয়া শাক পাচলিৰ দ্বাৰা কিদৰে আমি জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰোঁ আমি তেখেতসকলৰ পৰা জানি লওঁ।
ভাবিলোঁ যে আমি অৰ্গেনিক প্ৰচেছত যিবিলাক আমাৰ পাকঘৰত যে পাচলি চাচলি আমি পেলাই দিওঁ, তো তাৰে এটা ৰিউজ কৰিব পৰা যায়, ৰিউজো হৈ গ'ল। ইয়াত আমি পিঁয়াজৰ বাকলি, নহৰু বাকলি হওক, আদাৰ বাকলি হওক, এইখিনি গৰু ছাগলীও নাখায়, মানে যিটো নহয়, যিটো খোৱাৰ হেৰি হয়, পনীৰ বাকলি হওক, এইখিনি আমি আঁতৰাই ৰাখোঁ। তাৰ বাহিৰে যিখিনি জিকা, মূলা, যিখিনি পাচলি হওক, ফল মূলৰ যিখিনি বেয়া হৈ যায়, আমি সেইখিনি পানীত তিয়াই ৰাখোঁ। মিনিমাম 12 ঘণ্টা আমি তিয়াই ৰাখোঁৱেই, তাতকৈ বেছিও ৰাখিব পাৰে কিন্তু মিনিমাম 12 ঘণ্টা ৰাখিবই লাগিব। ৰখাৰ পাছত আমি সেইখিনি পিছদিনা যেতিয়া ৰাখোঁ আৰু তাৰ পাছত আমি এইখিনি ছেপাৰেট কৰোঁ, পানীখিনি ৰাখোঁ আৰু যিখিনি মানে গোটা পেষ্ট হৈ থাকে সেইখিনি আমি পেলাই দিওঁ। আপেৰ সেইটোও সাৰৰ নিচিনাই কাম কৰে মাটিত পেলাই থ'লে। তাৰপাছত আমি লেবত আনো, লেবত আনি চাওঁ যে তাত ফাংগাছ লাগিছে নেকি, মানে ভেঁকুৰ চেকুৰ লাগিছে নেকি কিবা, আৰু যেতিয়া লগা দেখা নাপালোঁ যিটো অৰ্গেনিক হয়। আমি নিজৰ ঘৰত প্ৰথমতে চালোঁ গ্ৰুপ মেম্বাৰখিনি, তাৰপিছত কৰি চালোঁ, চবেই ক'লে যে নাই ঠিকে গ্ৰ' কৰিছে, মানে পুলিবিলাকো বেয়া হোৱাবিলাকো ভাল হৈছে আৰু গ্ৰ' কৰিছে। তাৰপিছত আমি কলেজত ক'লোঁ, কলেজত ছাৰহঁতে পাৰ্মিশ্যন দিয়াত কলেজৰ কেম্পাছতো আমি অকলে দি পেলাই চালোঁ, কলেজৰ ফুলখিনিও গ্ৰ' কৰিছে। আৰু গতিকে এতিয়া তাৰ ওপৰত আমি চিন্তা চৰ্চা কৰি বজাৰত যাতে আমি উলিয়াই দিব পাৰোঁ সকলোৰে সুবিধা হোৱাকৈ
কৰা
হ'ল। যিহেতু ভাল ফল পাইছোঁ গতিকে সকলোৰে সুবিধা হকে আগবঢ়াই দিছোঁ।
আৰু এতিয়া তোমালোকে মডেল হিচাপে ইয়াত ৰাখি?
হয়, মডেল হিচাপে ৰাখিছোঁ।
কিমান দিন ৰাখিব পাৰিব
এইটো অৰ্গেনিক? যেতিয়া আপোনাৰ যিমান দিন মন যায়, ইয়াত কোনো এক্সপাইৰি ডেট নাথাকে, ইয়াত একো কেমিকেল ইউজ হোৱাই নাই।
আপোনাক নমস্কাৰ।
হয়, নমস্কাৰ জনালো আপোনালোকক। মোৰ নামটো বিমান শইকীয়া, মই আত্মাৰ লাওখোৱা ব্লক আৰু বাজিগাঁও ব্লকৰ গোটেই কামবিলাক কৰি আছোঁ।
উদ্যম 2023ত যি আপোনালোকে ইয়াত ৰাখিছে যে জিলা কৃষি বিভাগ নগাঁও, কি কি আপোনালোকে এইবাৰ ৰাইজক প্ৰদৰ্শন হিচাপে ৰাখিছে?
আমাৰ বৰ্তমান মানে কি মেইনলি 3টা স্কিমৰ আণ্ডাৰত বেছি জোৰ দিয়া হৈছে। আমাৰ কৃষকসকলৰ কাৰণে যিটো ধানৰ মানে উচিত মূল্যটো নাপায়, ধানৰ উচিত মূল্য নোপোৱাৰ কাৰণে আমাৰ কৃষকসকলে উচিত দামটো এতিয়া কেনেকৈ পাব পাৰে তাৰ কাৰণে আমি গোটেই প্ৰচিডিউৰ তেওঁলোকক বুজাই আছোঁ। বুজি যায় আৰু তেওঁলোক কেনেকে আমি কৰিব দিওঁ তাৰ ওপৰত মানে তেওঁক কৈ আছোঁ, এতিয়া প্ৰশিক্ষণ দি আছোঁ। হয় হয়।
আৰু সৰিয়হ দেখিলোঁ?
সৰিয়হ আমাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিটো মিছন আছে, এই মিছনৰ আণ্ডাৰত সেই বিভিন্ন জাতৰ আমাৰ প্ৰদৰ্শনীমূলক প্ৰদৰ্শন কৰা গৈছে আৰু তেওঁলোকক কিমান ইল হয়, কিমান গোটেইখিনি আমি ৰাখিছোঁ। তেনেকৈ কিমান ইল হ'ব আমি জেনেৰেলি তেওঁলোকে যিবিলাক মানে কমন ভেৰাইটিবিলাক কৰি থাকিলে তেওঁলোকে মানে প্ৰডাকশ্যনটো সিমান ভাল নহয়, কমি কমি আহি থাকে। এতিয়া মানে তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে, গোটেই আমাৰ যিমানকেইটা ব্লক আছে 13টা ব্লকতে গোটেইখিনি মানে তেওঁলোকক দিয়া হৈছে। দিয়া হোৱাৰ পাছত মানে এতিয়া এইটোৱে যেনিবা DRMR 150-35 তাৰ এভাৰেজ ইল হ'ল 1600-1800 কেজি পাৰ হেক্টৰ। আৰু আপুনি কোৱা মতে মেচিউৰিটি পিৰিয়ডটো তাৰমানে কিমান, ডিউৰেশ্যনটো কিমান, 120 কেজি
হয়।
গোটেইখিনি ইয়াতে মানে তেওঁলোকক বুজাই কোৱা হয়
আৰু কৃষকসকলে আহি ইয়াত বুজিও যাব পাৰে বিনামূলীয়াকে, নহয় জানো? আৰু ইয়াতে দেখিলোঁ আলু দেখিলোঁ।
হয় হয়, আমাৰ এপাৰ্ট বুলি এটা স্কিম আছে ৱৰ্ল্ড বেংকৰ এচিষ্টেঞ্চত এটা হয়, তাৰ আণ্ডাৰত মানে আমি যিবিলাক আলু কৰিব দিওঁ এইটো প্ৰচেছিং ভেৰাইটি, এইটো হ'ল প্ৰচেছিং ভেৰাইটি, নাম হ'ল লেডি ৰজা এটা। তেওঁলোকৰ ইলটো অকণ বেছি, তেওঁলোকে মানে চিপছ টিপছবিলাক বনাবৰ কাৰণে আমি তেওঁলোকক এইটো কৰিব পাৰে, বৈশিষ্ট্য থাকে। আৰু জেনেৰেল ভেৰাইটিবিলাক হ'ল এইটো আমাৰ কুফি পুখৰাজ, ইয়াৰ প্ৰডাকশ্যনটো ভাল, ইলটোও ভাল, 37 মেট্ৰিক টন পাৰ হেক্টৰ। এইখিনি আমি তেওঁলোকক কেনেকৈ কি কৰিব লাগে গোটেইবিলাক আমি ডিটেইলছ কৈ আছোঁ এতিয়া। হয়
হয়, কৃষকসকল ইয়ালৈ আহিলে জানিব পাৰিব, নহয় জানো?
মই শ্ৰী অনুপম কলিতা ৰহা, আমি হাৰিয়ামুখ কুমাৰ গাঁও, তাৰ আমাৰ এখন ছচাইটি আছে খেনচোৱা ননৈ, ননৈ কাছৰধৰা আৰু হাৰিয়ামুখ, এই চাৰিখন গাঁও মিলি আমাৰ ছচাইটি। মৃৎশিল্পৰ ওপৰত যিখিনি সামগ্ৰী ধৰি লওক আমাৰ আগৰ প্ৰায় মানুহে এইখিনি কৰি জীৱিকা নিৰ্বাহ কৰি আছিলে, আজিকালি কি হৈছে এই শিল্পটো কিছু ক্ষেত্ৰত অলপ কমি গৈছে, গতিকে এই শিল্পটো আমি আকৌ পুনৰবাৰ যাতে সজাগতা আনিব পাৰোঁ তাৰ ওপৰতে এইখিনি আমি আজি চেষ্টা কৰিছোঁ। আৰু ইণ্ডাষ্ট্ৰীৰ লগত যোগাযোগ কৰি চৰকাৰ ফালৰ পৰা যেতিয়া আমি এটা সহায় পাইছোঁ, তেওঁলোকে আমাৰ সুবিধা দিছে, গতিকে এই শিল্পটো আমি আকৌ আগুৱাই নিব লাগে, তাৰে আমাৰ উদ্দেশ্য।
হয়, আৰু দেখা যায় যে আপোনালোকৰ যিখিনি পাত্ৰ ইয়াত ৰাখিছে, আমাৰ যিবিলাক ব্যৱসায়ী প্ৰতিষ্ঠানত ৰখা পাত্ৰতকৈ অলপ বেলেগ, আধুনিকতা অকণ নতুনত্ব আনিব বিচৰা নাই নেকি?
অঁ, এইখিনি আমাৰ কাৰিকৰী দিশত অলপ হেৰি আছে, পিছপৰি আছে, এই ট্ৰেইনিং হ'ব, এইখিনিৰ ওপৰত আমি আকৌ পুনৰ হেৰি কৰা হ'ব। এই আগৰ শিল্পীসকলে যেনেধৰণে বনায় তেনেধৰণে আছে, ইয়াৰ ওপৰত আমি আকৌ পুনৰবাৰ
এটা
অধ্যয়ন কৰি ৰিচাৰ্চ কৰি পেলাই ইয়াক আধুনিকতাৰ পৰিৱেশ এটা হেৰি কৰিব লাগিব।
গতিকে আজিকালি আমি দেখিছোঁ যে প্লাষ্টিকৰ পৰিৱৰ্তে মাটিৰ কাপ প্লেট চাহিদা বাঢ়িছে, কিন্তু ইয়াৰ অকণ মূল্যটো কম হয় নেকি ব্যৱসায়ৰ ক্ষেত্ৰত?
মূল্যটো কম হয় আৰু এইটো আপোনাৰ ধৰি লওক আমাৰ ইয়াত এফেক্ট নহয়, ছাইড এফেক্ট একো নাই ইয়াৰ, আৰু এইটো আপোনাৰ ইয়াৰ পৰা পলিউশ্যন কোনো প্ৰভাৱ নপৰে। হয়
হয়, আৰু য'ত হাৰিয়ামুখৰ পৰাই শংকৰদেৱে মাটিনি খোল বনাইছিল, গতিকে সেইটো এটা পৰম্পৰা।
নিশ্চয় নিশ্চয় নিশ্চয়, আমাৰ এইটো এটা পৰম্পৰা আৰু এইটো আমি ঐতিহ্য জীয়াই ৰাখিব লাগিব। গতিকে আমাৰ শিল্পীসকল যিহেতুকে ইয়াৰ ওপৰতে বৰ্তি চলি আছে, তেওঁলোকক এটা আমি আদৰ্শ দেখুৱাব লাগিব।
নতুন প্ৰজন্মক আমি ধন্যবাদ ধন্যবাদ, খুব ভাল লাগিলে। হয়, আপোনালোকে স্বাৱলম্বী ব্যক্তিৰ সাক্ষাৎকাৰ শুনি আছে আমাৰ পডকাষ্ট আসামিজ লাইফ এণ্ড কালচাৰত। আহক পৰৱৰ্তী অংশলৈ যাওঁ।
হয়, মোৰ নাম শ্ৰী প্ৰফুল্ল বৰা, ঘৰ মোৰ পুৰণি গুদাম গণকাটিহাতী গাঁও। ঘৰুৱা কাম কাজত যিখিনি আমাৰ প্ৰয়োজনীয় সা সঁজুলি, খৰাহি পাচিকে আদি কৰি আগৰ ধৰি লওক কঠীয়া ধান থ'বৰ কাৰণে যিটো টোম বনাব লাগে, সেই টোমৰ পৰা আদি কৰি আমাৰ যিটো চুঙি পাচি বা ডলা কোলা খৰাহি পাচি কঠ ইত্যাদি ধৰণৰখিনি বনাই কৰি লৈ পেলাই তাৰ মাজতে মই এটা নতুন চিন্তা কৰিলোঁ যে ইয়াতকৈ আৰু কিবা এটা ভাল কৰিব পাৰি নেকি, নিজা প্ৰচেষ্টাৰে মানে নিজে ভাবি পেলাই তেনেকৈ এটা বাঁহৰ চোফাৰ বনাম বুলি এটা মনস্থ কৰি পেলাই বনালোঁ। কোনো মানে ধৰি লওক প্ৰশিক্ষণ নাই বা কোনো মেচিনেৰী বস্তু হেৰি নাই, সেই নিজা প্ৰচেষ্টাৰে তেনেকৈ বনাই মই দুটা চেট ইতিমধ্যে বিক্ৰী কৰিলোঁ বাৰু। আৰু তেনেকুৱা মানে কি হয়, আৰু ইয়াতে এটা কাম কথা হয় কি, বাঁহৰ কামখিনি কৰিবলৈ যাওঁতে আমাৰ মানে মেডিচিনৰ যিটো ট্ৰিটমেণ্ট, সেই ট্ৰিটমেণ্টত আমাৰ অকণমান কষ্টলি হয়। এনে বৰাক্স আৰু ধৰি লওক বৰিক্স দিবলগীয়া হ'লে তাত মানে আমি এনে কি বহুতখিনি কষ্টলি পেলাই আনিবলগীয়া হোৱাৰ কাৰণে বস্তুখিনি কৰাত অসুবিধা হয়, যিহেতু কম পৰিমাণে পোৱা নাযায়, পেকেটিং হিচাপে সৰহকৈ ল'বলগীয়া হয়, সেই ক্ষেত্ৰত আমি অকণ থমুকি ৰ'বলগীয়া হৈছে মানে মেডিচিনৰ কাৰণে। সেইটো আগতে মই নিজা প্ৰচেষ্টাৰে ধৰি লওক বাঁহটো গোড়াইছিলোঁ বা হেৰি কৰিছিলোঁ কিছুমান মানে ঔষধ বেলেগ ধৰণৰ দি ট্ৰিটমেণ্টত, হয় হয় ট্ৰিটমেণ্টত প্ৰপাৰ ট্ৰিটমেণ্টটো কৰিব নোৱাৰিলে মানে ছাকচেছ হয় নহয় বুলি ভাবোঁ। ধৰি লওক সাধাৰণতে ঘূণ পোক লাগিলে তেনেকৈ ইমান কষ্ট কৰি বনোৱাৰ পিছত যদি নষ্ট হয়, মানুহক বিক্ৰী কৰিবলৈ বা দিবলৈ এটা ভাল নালাগিব, কাৰণ যিহেতু ডিমাণ্ডেবল বস্তুটো হয়, খৰচা হয়, সেইকাৰণে অকণমান মানে বস্তুটো চিন্তনীয় বিষয় হৈ পৰিছে আমাৰ ট্ৰিটমেণ্টৰ ওপৰত। সেই ট্ৰিটমেণ্টটো প্ৰপাৰ ট্ৰিটমেণ্টৰ কাৰণে মই বৰ্ণিহাটলৈকো গৈছিলোঁ, কিন্তু তাতো হয় ঠিক তেনেকৈ পালোঁ মানে বৰাক্স আৰু বৰিক্সে দিবলৈ ক'লে। কিন্তু সেই বস্তুখিনি আমি কিনোতে মানে সৰহকৈ কিনিব লাগে, কিন্তু পেকেট আপোনাৰ 50 কেজি বা 60 কেজি এনেকুৱা পেকেট আছে, আৰু সেইবিলাকৰ অলপ খৰচাটো বেছি হয়। আৰু
এতিয়া আপুনি আপোনাৰ এইখিনি কথাবাৰ আমি গম পাইছোঁ, এতিয়া কথালৈকে আপুনি বাঁহতে সীমিত ৰাখিব নে অন্যান্য সামগ্ৰীও বনাব?
অন্য সামগ্ৰী বনাবলৈ কৰিব পাৰি, কিন্তু ঘৰুৱা কাম কাজৰ মাজেদি ঠিক তেনেকৈ আকৌ তাৰ লগতে মোৰ এই মৌ পালনটো আছে, এটা জড়িত হৈ আছে, মৌৰ লগতো মই জড়িত, মানে কি মৌ ধৰোঁ বা মৌ পুহিছিলোঁ, তেনেকৈ পুহি এতিয়া মই সেই বস্তুটো
মৌ ধৰত এক্সপাৰ্ট,
মৌ ধৰত এক্সপাৰ্ট মানে এক্সপাৰ্ট বুলি নকওঁ, ঠিক আৰু ধৰোঁ আৰু বৰমৌটো কাষ নাচাব, একচুৱেলি বৰমৌটো অকণমান জটিল বিষয়, আমি বৰমৌটো যিহেতু পোহ নাই মানে, আমি যিটো আমাৰ থলুৱা মৌ সেই মৌটো পোহা হয়, সেই মৌটোৰ পৰা ৰস প্ৰডাকশ্যন কৰা হয়, আমি খোলঙৰ পৰা ধৰা হওক বা তেনেকৈ ক'ৰবাত পৰি থাকিলে ধৰা হয়, তেনেকৈ ধৰি পেলাই আমি হেৰি কৰোঁ, আৰু লগতে বাকচপাৰ ছেপাৰেশ্যন কৰি পেলাই তেনেকৈ আমি সম্প্ৰসাৰণ কৰি পেলাই মৌৰ ৰসটো উলিওৱা হয়, তেনেকুৱা বিভিন্ন ধৰণৰ মৌ এখন সমাজটো বেলেগ, সেই সমাজখনৰ লগত যি জড়িত যি জানে সেইসকলে ভালকৈ বুজি পায় আৰু, গতিকে খুবেই ভাল লাগে।
মৌ সাধাৰণতে আমি কেতিয়াবা উৰি অহাও দেখোঁ, তেতিয়া মানুহে কাঁহ কোবাই দিয়ে,
হয় 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 হয়, সেইটো এটা পৰিমাণে, সেই ক্ষেত্ৰত আমি কাঁহৰ বাতি কোবাওঁ, ঠিক তেনেকৈ বাতি কোবাই পেলাই উৰি অহা মৌ বাঁহ আমি ৰখাওঁ, ঠিক তেনেকৈ আমি চাইকেল গৈ থাকিলোঁ, চাইকেলৰ বেলটো বজাই পেলাই তেনেকৈ ধৰি পেলাই মোৰ এটা হেৰি আছে আৰু অভিজ্ঞতা আছে,
চাইকেলতে পৰে,
চাইকেলত নপৰে, ঠিক তেনেকৈ তলত ওচৰত গছ গছনি থাকিলে মানে আহি পেলাই তলত পৰে আৰু, লগে লগে আমি ধৰি আনো, আনি পেলাই বাকচত ভৰাওঁ, তেনেকুৱা আৰু
কথা।
আৰু ৰাণীগৰাকী মেইন কথা, ৰাণীগৰাকী বুলি নহয় গোটেই বাঁহটোৱে আমি ধৰিলে ৰাণীগৰাকী তাতে সোমাই যায়, সেইটো তেনেকুৱা আৰু।
আপোনাৰ বাঁহ আপুনি অলপ এক্সপান্ড কৰিম বুলি ভাবিছে?
হয়, কৰিম বুলি ভাবিছোঁ আৰু, ইতিমধ্যে কৰিছিলোঁ, যোৱাবাৰ আমাৰ চৰকাৰে দিছিলে গোটক, সেই গোটত অৱশ্যে মই জড়িত নাছিলোঁ, কিন্তু মোৰ ভাই এটা জড়িত হৈ আছিলে, তেওঁ গোটত পাইছিলে, সেই গোটখিনি মৌখিনি ইতিমধ্যে বাৰিষা উটি গুচি গ'ল, প্ৰায় 80 বাহমান মৌ বাৰিষা মানে ৰাখিব পৰা নগ'ল, সেইখিনি এটা মানে খুব লষ্ট, খুব দুখজনক আৰু, সেইটো মানে অষ্ট্ৰেলিয়ান জাত আছিলে, এইটো মানে মেনোফেৰাটো আৰু, আমাৰ যিটো আমাৰ লোকেল মাও সেইটো চেৰানা বুলি কয়, গতিকে মেনোফেৰা জাতটো অকণমান ৰাখিবলৈও দিগদাৰ, তথাপিতো চেষ্টাত আমি কৰি চাইছিলোঁ সেই জাতটো পোহা, সেইটো জাত পুহিলে প্ৰফিটটো বেছি হয়, মানে তাত ৰস বেছি ওলায়, আৰু এইটো আমাৰ লোকেল যিটো আমাৰ মৌ সেইটো প্ৰডাকশ্যনটো কম হয়, আৰু মানে কি সেই জাতটো আকৌ অলপ কষ্টলিও হয়, তেওঁলোকক অলপ লাগি থাকিব লাগে, তেওঁলোকক মানে মুভিং কৰি ৰাখিব লাগিব, ফুলৰ য'তেই ফুল পোৱা যায় ত'তে তেনেকৈ নি থাকিব লাগিব, তেনেকুৱা মাইগ্ৰেশ্যন কৰি থাকিব লাগে।
আপুনি যি উদ্যোগ খুলিছে, উদ্যোগত আপুনি ঋণ আদি লৈছে নে নিজৰ?
কোনো ঋণ আজিলৈকে লোৱা নাই, তেনেকৈ হেৰি কৰা নাই, আৰু উদ্যোগ বুলি ক'বলৈ ক'ব খোজা নাই, মানে ঘৰুৱা কাম কাজৰ মাজেদি যিখিনি কৰিব পাৰোঁ কৰোঁ, ঘৰৰ কামো কৰোঁ, সেই তাৰ মাজেদি আগবাঢ়ি গৈ আছোঁ আৰু, তেনেকুৱা আৰু, কোনো ব্যৱসায় লাইনটো লৈছোঁ যদিও খুব ফলপ্ৰসূ হিচাপে হোৱা নাইকিয়া, বিভিন্ন কামৰ মাজেদি কামখিনি কৰি থকা হয়, ঘৰুৱা খেতি পথাৰকে আদি কৰি তাৰ মাজেদি হয়, তাৰ মাজেদি জেগা চেগা চুঙা যেনেকৈ পাইছোঁ সেই কামটো কৰি গৈ আছোঁ আৰু।
বাইদেউ আপোনাৰ নামটো?
মোৰ নাম ৰাণু বৰা,
হয়, মৰিগাঁও।
মৰিগাঁও
কি কি আনিছে কওক?
এতিয়া মই আনিছোঁ আপোনাৰ আমাৰ যিটো থলুৱা গামোচা হয় শিপিনীসকলে বোৱা গামোচা, তাৰপাছত তিৱাৰ ধৰি লওক গামোচা আৰু কোচ ৰাজবংশী গামোচা, মোৰ মানে ট্ৰেডিশ্যনেল ড্ৰেছ হয়, ট্ৰেডিশ্যনেল।
কেনেকুৱা মৰিগাঁৱত ইয়াৰ ব্যৱসায় কেনেকুৱা?
মৰিগাঁৱত ভাল, মৰিগাঁৱত আপোনাৰ যিকোনো ছিজনতে ব্যৱসায়টো বহুত ভাল হয়, কিন্তু আমাৰ নগাঁৱত ইমান ভাল হোৱা নাই আৰু।
হয়তো মানুহে গম পাব লাগিব মেলা,
হয় মেলা গম পাব লাগিব, আৰু লগতে ছিজন কোনো এটা উৎসৱ বিহু হয় বা কিবা আমাৰ যিবিলাক ফেষ্টিভেল সেইবিলাকতে ধৰি লওক আমাৰ বেছি ব্যৱসায়টো ভাল হয়।
এইটো
আন ছিজনত
ক'ত শিকিছিলে এয়া কাম?
এয়া কাম মই ফাইবাৰ ওপৰত শিকিছিলোঁ তামিলনাডু কেৰেলাত, মোক প্ৰশিক্ষণ দিয়া আনিছিলে নাবাৰ্ডে, তাত আছিলে। মই এতিয়া মানে পানী মেটেকাও কাম কৰোঁ আৰু লগতে পুতলা বনাওঁ, ফুল বনাওঁ, সকলোখিনি কৰোঁ এইটো, আৰু ফেকাল্টি হিচাপে মই মৰিগাঁও ডিষ্ট্ৰিক্টত বৰ্তমান নাবাৰ্ড আণ্ডাৰত প্ৰশিক্ষণবোৰ মানে দি আছোঁ আৰু।
আমি দেখিছোঁ যে উদ্যম 2023ত আপুনি আচাৰ, তিলপিঠা, লাড়ু এই ধৰণৰ সামগ্ৰী আনিছে, আপুনি প্ৰথমে কওক আপোনাৰ নাম আৰু ক'ৰপৰা আহিছে?
মোৰ ঘৰ মাইঙা চয়াবাহী, মমী দেৱী নামটো।
কিমান মহিলাক আপুনি ৰাখিছে লগত নে নিজেই প্ৰডাক্ট কৰে?
মোৰ প্ৰডাক্টটো মানে মই আছে বাইদেউ, বাইদেউ কৰ্মচাৰীহে মই, কিন্তু
বাইদেউ আছে। ইয়াৰ যিটো সামগ্ৰী লাগে, বগৰী লাগে, জলফাই লাগে, ক'ৰপৰা আনে আপোনালোকে?
মার্কেটৰ পৰা আনো
মার্কেটৰ পৰা আনি পেলাই ঘৰত বনায়
হয়
আৰু ঘৰতে আপুনি কিভাবে সহায় কৰে
যিখিনি সহায় কৰিবলগীয়া আছে বনাব কৰিবলগীয়া আছে কৰো
এই যে উদ্যম 2023 অনুষ্ঠিত হৈছে ইয়াতে এগৰাকী আমি স্বাৱলম্বী মহিলাক লগ পাইছোঁ বাইদেউ আপোনাৰ নামটো
শ্ৰী গীতা শইকীয়া
আমি দেখিলোঁ আপুনি ইয়াতে কুলবৰা ধানৰ চিৰা আচাৰ আনিছে আপোনাৰ উদ্যোগৰ প্ৰসংগত অকণমান আমাৰ শ্ৰোতাসকলক কওকচোন
মই মানে বহুত দিনৰ পৰা কিবা কৰিম বুলি মানে চাকৰি জবো মোৰ হৈছিলে হোৱাৰ পিছত মানে ল'ৰা ছোৱালীৰ কাৰণে মই কৰা নহ'লে কিবা এটা কৰিম বুলি বহুত আগ্ৰহ হৈয়ে মানে ৰখি আছিলোঁ এতিয়া ল'ৰা ছোৱালী ডাঙৰ হৈ গ'ল মই এই অনুষ্ঠানটোৰ লগত এতিয়া মোৰ নিজৰে মানে অনুষ্ঠান এটা এনেকৈ পাতি লৈছোঁ মোৰ তলত 10 গৰাকীমান কৰ্মচাৰীও লৈ পেলাই তেওঁলোকৰো ঘৰ চলি আছে মোৰ নিজৰো তেনেকৈ পেলাই মানে চলি আছোঁ আৰু মোটামুটি আৰু
ক'ত দিয়ে প্ৰডাকশ্যনো ক'ত বিক্ৰী কৰে
মানে বাহিৰলৈও যায় এনেকৈ দোকানবিলাকত দিয়ে আৰু এতিয়া বম্বেলৈকো মানে অলপ চলপকৈ গৈ আছে আৰু
পেকেটিং কৰাৰ আগতে বহুতখিনি চৰকাৰী নিয়ম মানিব লাগে আপুনি
গোটেইখিনি চৰকাৰী নিয়ম তেখেতসকলে চব মোৰ চাই কৰি হেৰি কৰি দিয়া আছে মোৰ হেৰিও আছে মানে লাইচেঞ্চ চব মোৰ বনোৱা আছে
তথাপিতো আপুনি কি কি আনিছে আজি
আজি মই আচাৰ আনিছোঁ কঁঠালৰ আচাৰ তাৰপিছত নেমু আচাৰ নহৰু আচাৰ আমৰ আচাৰ তাৰপিছত আপোনাৰ হুৰুং আছে গুড় আছে মানে মিঠৈ তাৰপিছত আপোনাৰ পিঠাগুড়ি সান্দহগুড়ি তিলপিঠা এনেকৈ মানে জলপানৰ গোটেইখিনিয়ে আছে আৰু
ৰাইজৰ সঁহাৰি কেনেকুৱা
ৰাইজৰ সঁহাৰি মানে আচলতে আজি গম পোৱা নাই অলপ চলপকৈ হৈছে মানুহে মানে ভোগালী বিহু পিছতে যে এইটো অনুষ্ঠান হৈছে মানুহে বাহিৰত গম পোৱা নাই যিবিলাক এফালে আহাতে সোমাই পেলাই তেওঁলোকে মানে নিছে আৰু
ধন্যবাদ ধন্যবাদ প্ৰথমে আপোনাৰ লগত আমি পৰিচয় হোৱা নামটো
মোৰ নাম শ্ৰী মদন চন্দ্ৰ ডেকা
হয় যি আপোনালোকে উদ্যম 2023ৰ কাৰণে আহিছে কওকচোন কিমান আহিছে মৰিগাঁৱৰ পৰা
মৰিগাঁৱৰ পৰা আমি 14 জন আহিছোঁ ইয়াতে আমাৰ মহিলাসকলৰ সংখ্যা বেছি আৰু আমাৰ তেওঁলোকে হেণ্ডলুম টেক্সটাইলৰ ওপৰত আনিছে আৰু আমাৰ মৰিগাঁৱৰ এটা ভাল এণ্টাৰপ্ৰেনাৰ তেওঁ আমাৰ ইলা বাইদেউ তিনিয়ন গ্ৰামীণ ফুড প্ৰডাক্ট তেওঁ আহিছে তাৰপিছত আমাৰ স্বাদ প্ৰডাক্ট তেনেকৈ প্ৰায় আৰু লিজা বেকাৰী প্লাছ আপোনাৰ হেণ্ডলুম টেক্সটাইলৰো আহিছে আমাৰ মা লক্ষী এণ্টাৰপ্ৰাইজ তেনেকৈ ভালে কেইগৰাকী আহিছে
ইয়াতে দোকান দিবৰ কাৰণে
হয় 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 হয়
ৰাইজৰ সঁহাৰি
ৰাইজৰ সঁহাৰি ভালেই পাইছোঁ খালি অকণমান মানে চেলটো কম আৰু মানুহটো
সংখ্যাটো কমিছে বস্তুখিনি গ্ৰহণযোগ্য
গ্ৰহণযোগ্য হয় 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 হয়
আৰু দেখিলোঁ আপুনি আচাৰ ইয়াত লিখা আছে যে জেলি আচাৰ জলফাই আমলখি তেতেলি নহৰু গোলনেমু ভোট জলকীয়া ইয়াৰ ৰটো ৰ মেটেৰিয়েলটো ক'ৰ পৰা আনে
আমাৰ ৰ মেটেৰিয়েলছবিলাক আমাৰ লোকেলি হয় থলুৱা মৰিগাঁৱত গৰি থাকে এনেই এতিয়া বগৰী ছিজন আছে বগৰীবিলাক এভেইলেবল হয় আমাৰ বগৰীবিলাকৰ পৰা আমাৰ বগৰী যি মিঠা আচাৰ টেঙা আচাৰ সেইবিলাক ঠিক তেনেকৈ আমাৰ জলফাই ছিজন গ'ল জলফাইটো আমাৰ যথেষ্ট আমাক লোকেলি পোৱা যায় সেইবিলাকৰ পৰা আমি জলফাই আচাৰ তাৰপিছত তেতেলি আৰু কিছুমান বস্তু
এইখিনি আমি অকণ ৰাইজৰ মাজলৈ নিব লাগিব প্ৰচাৰটো কৰিব লাগিব
হয় হয় প্ৰচাৰ কৰিব লাগিব হয়
এই সুযোগতে আপোনালোকৰ এটা নম্বৰ কৈ দিয়কচোন
হয় হয় 8812864410
এই নম্বৰ যোগাযোগ কৰিলে আপোনালোকৰ
উদ্যোগৰ
প্ৰতিষ্ঠানৰ কথা
জানিব পাৰিব হয় হয় আমি আমাৰ মৰিগাঁৱত এটা NGO কাম কৰি আছোঁ এগ্ৰিকালচাৰ এণ্ড এলাইট প্ৰচেছৰ্ছ ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যন মৰিগাঁও চমুকৈ APM এই APM অনুষ্ঠানটোৰ জৰিয়তে আমাৰ যিবিলাক ক্ষুদ্ৰ উদ্যোগী আছে সেই উদ্যোগীসকলৰ যিবিলাক ডকুমেণ্টেশ্যনৰ যিবিলাক অসুবিধা থাকে সেই অসুবিধাবিলাক আমি মানে ছল্ভ কৰি দিওঁ সেই জৰিয়তে আমি এই অনুষ্ঠানটোত কাম কৰি আছোঁ কৃষক গোট নহয় এইটো মানে উদ্যোগী সন্থা আমাৰ DICC আণ্ডাৰত আমাৰ ফাণ্ডবিলাক হয় কমিশ্যন অফ ইণ্ডাষ্ট্ৰীৰ জৰিয়তে আমাৰ ফাণ্ডবিলাক আহে আমাৰ এণ্টাৰপ্ৰেনাৰবিলাকক আমি ট্ৰেইন আপ কৰাওঁ সেইখিনি আৰু
আজিৰ খণ্ডত স্বাৱলম্বী ব্যক্তিৰ সাক্ষাৎকাৰ শুনিলে এয়া সংগ্ৰহ কৰা হৈছিল উদ্যম 2023 শীৰ্ষক নগাঁৱৰ নেহেৰুবালিৰ উদ্যোগ মেলাৰ থলীৰ পৰা আৰু তেখেতসকলৰ সৈতে কথা পাতিলে কিৰণ চন্দ্ৰনাথে আমাৰ পডকাষ্ট লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ নমস্কাৰ